ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে।
কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়।
তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক
জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ বাবে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলি। যদিও এই কামৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবো, কিন্তু আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আহিছো। কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত। অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাবনে? হাতত কাগজ কলম লৈ আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আপোনাৰ পৰা অহা চিঠি এখনেই যে আমাক কিমান উৎসাহ যোগায় সেই কথা আমি বুজাই দিব নোৱাৰো। গতিকে প্ৰিয় শ্ৰোতা, আজিয়েই দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে পৰম পবিত্ৰ মহান ঈশ্বৰ, আপোনাৰ মহান নামৰ আমি ধন্যবাদ আৰু প্ৰশংসা কৰোঁ আপোনাৰ দয়া আৰু নানাবিধ আশীৰ্বাদৰ বাবে। আপোনাৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ বাবে আপোনাক ধন্যবাদ দিওঁ। আপোনাক ধন্যবাদ জনাওঁ আপোনাৰ বচনৰ বাণী প্ৰচাৰৰ এই ভক্তিবচন অনুষ্ঠানৰ কাৰণে। হে ঈশ্বৰ, আজিৰ আলোচনাৰ দ্বাৰাই আমাক এই শিক্ষা দিয়ক যেন আমি প্ৰকৃত দোষীৰ সৈতে দোষী হবলৈ আৰু ক্ৰন্দন কৰাসকলৰ সৈতে ক্ৰন্দন কৰিবলৈ জানো। নিজকে জ্ঞানী দেখুৱাই নকবলগীয়া কথাবোৰ কৈ গেলাতে টেঙা যেন নাঢালো। দুখত জৰ্জৰিত হৈ থকাজনৰ অন্তৰত অধিক দুখ যাতে জাপি নিদিওঁ। আপোনাৰ দাস ইয়োবৰ দৰে দুখত পৰা লোকৰ প্ৰতি আন্তৰিকভাৱে সহানুভূতিশীল হোৱাত আপুনি আমাক সহায় কৰক। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে আপুনি আমাৰ লগত থাকি আমাক চলাই লৈ যাওক। পবিত্ৰতা যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিলো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজিৰ অনুষ্ঠানত ইয়োবৰ পুস্তকৰ 4 আৰু 5 নম্বৰ অধ্যায় দুটাত ইলিফজৰ বক্তব্যৰ বিষয়ে পাওঁ। এই বক্তব্যত আমি পাওঁ যে ইলিফজে কিছুমান সত্য আৰু সুন্দৰ কথাই কৈছিল, কিন্তু সেই সত্য আৰু সুন্দৰ কথাবোৰে ইয়োবক অকণো সহায় কৰিব পৰা নাছিল, বৰং দুখত আৰু অধিক দুখহে জাপি দিয়া হৈছিল। আমি আজিৰে পৰা ইয়োবৰ 3 গৰাকী বন্ধুৰ বক্তব্যসমূহ অধ্যয়ন কৰি জানিব পাৰিম যে এই বক্তব্যসমূহত তেওঁৰ বন্ধু 3 গৰাকীয়ে ইয়োবৰ প্ৰতি যি মনোভাৱ পোষণ কৰিছিল সেয়া বৰ নিষ্ঠুৰ আৰু নেতিবাচক আছিল। ইমানেই নিষ্ঠুৰ আৰু নেতিবাচক আছিল যে এইবোৰ বক্তব্য শুনিব পৰাতকৈ ইয়োবৰ পক্ষে তেওঁৰ নিজৰ শাৰীৰিক আৰু মানসিক দুখ বেদনা সহন কৰাই সহজ আছিল। তেওঁ অৰ্থাৎ ইলিফজে বহু কথা অভিজ্ঞতাৰ ভিত্তিতেই কৈছিল। সেয়ে 4 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত তেওঁ কৈছে, মই দেখাৰ দৰে হলে। কিন্তু অভিজ্ঞতাৰ পৰা কলেও তেওঁৰ অভিজ্ঞতাৰ কথাই ইয়োবক অকণো সহায় কৰা নাছিল। ঔষধ ভাল ঔষধেই আছিল, কিন্তু ৰোগ নিৰ্ণয় নকৰাকৈ সেই ঔষধ ব্যৱহাৰ কৰা হৈছিল। ভুল চিকিৎসাৰ বাবে ৰোগ ভাল হওক চাৰি ৰোগৰ মাত্ৰা বাঢ়িছিলহে। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ দুটা পঢ়ো, শুনিবচোন। তেতিয়া তৈমনীয়া ইলিফজে উত্তৰ কৰি কলে, কোনোৱে তোমাৰ লগত কথা কবলৈ আগবাঢ়িলে তুমি বেজাৰ পাবানে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে? শুনাত ইলিফজক এজন কূটনীতিবিদ যেন লাগে, আনহাতে বৰ ভলভলীয়া যেনো লাগে। এয়া এক প্ৰকাৰৰ ভুৱা ভদ্ৰতা আছিল। ইলিফজে আচলতে কৈছিল, ইয়ুব, তোমাক যদি দুটামান কথা কওঁ বেয়া পাবা নেকি? অৱশ্যে তুমি ভাল পোৱা বা বেয়া পোৱা মোৰ ক'বলগীয়াখিনি মই ক'বই লাগিব। আৰু সঁচাকৈ তেওঁ ক'বলৈ আৰম্ভকে কৰি দিছিল। 3:4-5 পদ একেলগে পঢ়ি দিছো। চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্বল হাতক সবল কৰিছিলা, তোমাৰ কথাই উজুতি খাই পৰিব খোজা লোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্বল আঁঠুক সবল কৰিছিলা। কিন্তু এতিয়া তোমালৈ তেনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা। প্ৰিয় শ্ৰোতা, উজুতি খাই পৰিব খোজা লোকক কথা কৈ ইয়ুবে ধৰি ৰাখিছিল নে নাই, দুৰ্বল আঁঠু সবল কৰিছিল নে নাই আমি নাজানো। বিশ্বাস কৰিলে আমি ইলিফজৰ কথাতেই বিশ্বাস কৰিব লাগিব। কিন্তু ইলিফজে ইয়ুবক কোৱা কথাখিনি আমাৰ অনেকৰ ক্ষেত্ৰত খাটে। আনৰ দুখৰ কালত আমি আনক অনেক পৰামৰ্শ দিওঁ, সান্তনাৰ বাণী কওঁ, কিন্তু একেধৰণৰ ঘটনা যেতিয়া আমাৰ নিজৰ জীৱনত ঘটে তেতিয়া আমি তাৰ কিমান বিপৰীত আচৰণ কৰোঁ। আনৰ কথাকে নকওঁ, আমাৰ নিজৰ নিজৰ কথা যেতিয়া আমি পৰীক্ষা কৰি চাওঁ তেতিয়া আমি এই কথা বুজি পাওঁ। আনক কথা কোৱা বৰ সহজ, আনক উপদেশ দিয়া বৰ সহজ, আনক সমালোচনা কৰাও বৰ সহজ, কিন্তু নিজৰ বেলিকা সহজ পৰামৰ্শ বা সান্তনাৰ কথা গ্ৰহণ কৰা বৰ সহজ নহয়। 6-7 পদ দুটা পাঠ কৰি দিম। তোমাৰ ঈশ্বৰ ভয়েই জানো তোমাৰ আস্থা আৰু আশা নহয়, আৰু তোমাৰ ধাৰ্মিকতাই জানো তোমাৰ উপায় নহয়। মই তোমাক অনুৰোধ কৰি কওঁ, ভাবি চোৱাচোন, কোন নিৰ্দোষী মানুহ এনেদৰে বিনষ্ট হয়, কোন ধাৰ্মিকৰ এনে সংহাৰ ঘটে? ইয়াত ইলিফজৰ ভাষা বৰ কূটনীতিপূৰ্ণ হলেও ইয়াৰে থাৰে চিঞাৰে ইয়ুবক দোষাৰোপ কৰা হৈছে, তেওঁক দোষী জ্ঞান কৰা হৈছে। কিন্তু ইলিফজৰ ধাৰণা একেবাৰেই ভুল আছিল। ইয়ুবৰ জীৱনত থকা গোপনীয় পাপৰ কাৰণেই তেওঁৰ জীৱনত এই ঘটনা ঘটিছিল বুলি ইলিফজে ভাবিছিল। কিন্তু এই ধাৰণা ইয়ুবৰ ক্ষেত্ৰত সঁচা নাছিল। তাক আমি কেনেকৈ জানো বাৰু? সেই বিষয়ে আমি জানো কাৰণ পুস্তকখনৰ আৰম্ভণিতেই স্বয়ং ঈশ্বৰেই কৈছে যে ইয়ুব এগৰাকী সিদ্ধ পুৰুষ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু সকলো মন্দৰ পৰা আঁতৰি থাকোতা লোক। ইলিফজে আচল ইয়ুব মানুহগৰাকীক জানি বুজি পোৱা নাছিল। বন্ধু হলেও বন্ধুৱে বন্ধুৰ সকলো কথা জানিব নোৱাৰে। 8-9 পদ, মই দেখাৰ দৰে হলে যিবিলাকে তেওঁলোকৰ পাপিষ্ঠ প্ৰকৃতি সিঁচে সেই প্ৰকৃতিৰ পৰাই তেওঁলোকে ধ্বংস চপাব। তেওঁলোক ঈশ্বৰৰ ফুঁতে বিনষ্ট হয় আৰু তেওঁৰ কূপ ৰূপ প্ৰশ্বাসতে সংহাৰ পায়। প্ৰিয় শ্ৰোতা, ইলিফজৰ কথাবোৰৰ পৰা এনে লাগে যেন তেওঁ প্ৰয়োজনতকৈ অধিক ওখ বেদীমঞ্চৰ পৰা কথা কৈছে আৰু বৰ হেয়জ্ঞান দৃষ্টিৰে তলত থকা ইয়ুবলৈ চাইছে। তেওঁ আচলতে ইয়ুবক যেন কৈছে যে তেওঁ যি আৰ্জিছে আচলতে তাকেই ভুঞ্জিবলগীয়া হৈছে। কিন্তু এই কথা ইয়ুবৰ ক্ষেত্ৰত আচলতে কোনোমতেই প্ৰযোজ্য নহয়। ঈশ্বৰৰ ক্ৰোধৰ প্ৰশ্বাসতে ঈশ্বৰে তেওঁৰ সন্তানসকলক সংহাৰ নকৰে। তেওঁৰ সন্তানসকলৰ মংগলৰ কাৰণে তেওঁলোকক কেতিয়াবা চেতনাব পাৰে, কিন্তু ক্ৰোধত ধ্বংস নকৰে। আমাৰ মাজৰো অনেকে ইলিফজৰ দৰে বৰ সুন্দৰ ভাষাৰে, সুন্দৰ ধৰণেৰে সুন্দৰ পৰামৰ্শ কোনোজনক দিব পাৰে, কিন্তু সেই সুন্দৰ ভাষাৰ, সুন্দৰ ধৰণৰ সুন্দৰ পৰামৰ্শখিনি যিজনক কোৱা হয় তেওঁৰ কাৰণে সেইখিনি সম্পূৰ্ণ অৰ্থহীন আৰু তেওঁৰ জীৱনৰ সৈতে সম্বন্ধ নথকা পৰামৰ্শ হ'ব পাৰে। গতিকে যিজনক পৰামৰ্শ দিয়া যায় তেওঁৰ পৰিস্থিতিৰ বিষয়ে নিশ্চিত হ'ব নোৱাৰিলে পৰামৰ্শ দিয়াতকৈ নিদিয়াই ভাল। 10-11 পদ, সিংহৰ গৰ্জন আৰু মৃগৰাজৰ গুজৰণি বন্ধ কৰা হয় আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। আহাৰৰ অভাৱত পশুৰাজে প্ৰাণ ত্যাগ কৰে, সিংহিনীৰ পোৱালিবোৰ থানবান হয়। ইয়াত ইলিফজে অপকীয়াকৈ কৈছে যে পূৰ্বে সিংহৰ দৰে জীৱন আচৰণ কৰা ইয়ুবৰ সেই অৱস্থা এতিয়া বন্ধ কৰা হৈছে আৰু তেওঁ এতিয়া দাঁত ভঙা যোৱা, চিকাৰ ধৰিব নোৱাৰা ডেকা সিংহৰ দৰে জীৱন আচৰণ কৰিব লাগিব। দুখৰ কালত এয়া কিবা সান্তনাৰ বাণী হ'লনে? এয়া শান্তনাৰ পৰামৰ্শবাণী নহয়, হৈছে পোনপটীয়া ইতিকিংবাণী। এই চাৰি নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদৰ পৰা ষোল্ল নম্বৰ পদলৈ ইলিফজে এটা দৰ্শন দেখাৰ কথা কৈছে, আৰু সোতৰ নম্বৰ পদৰ পৰা একৈশ নম্বৰ পদলৈকে সেই দৰ্শনটোত কি বাণী কোৱা হৈছিল সেই বিষয়ে কোৱা হৈছে। ইয়ুবক হৈ মনাবলৈ এই দৰ্শনৰ কথাটো কোৱা হৈছে। ইলিফজে এনে এটা দৰ্শন নেদেখিবও পাৰে, বা যদি দেখিছিলো তেন্তে সেয়া নিশ্চয় ইয়ুবৰ পৰিস্থিতিৰ বাবে নাছিল। দৰ্শনটো আছিল বৰ ৰহস্যপূৰ্ণ, আৰু ইলিফজে তাকে এনেধৰণে কৈ গৈছে যেন শুনিয়েই ইয়ুবৰ গাৰ নোম ডাল ডাল হ'ব লাগিছিল। কিন্তু ইয়ুবৰ সেই সময়ৰ যি অসহ্যকৰ মানসিক যন্ত্ৰণা, তেনে যন্ত্ৰণাৰ সময়ত এনে কোনো ৰহস্যপূৰ্ণ আৰু লোমহৰ্ষক দৰ্শন বা সপোন আকৰ্ষণ হ'ব নোৱাৰে। তাকো সপোনটো কোৱা হৈছে ইয়ুবক সেৱ মনাবলৈ যে তেওঁৰ জীৱনত এক মাৰাত্মক গোপনীয় পাপ আছে আৰু তাকে স্বীকাৰ কৰিব লাগে। ইয়ুবে জানিছিল আৰু আমিও জানো যে সাধাৰণ অৰ্থত আমি সকলোৱে পাপী, ইলিফজো পাপী। কিন্তু ইয়ুব আছিল ঈশ্বৰৰ দৃষ্টিত সিদ্ধ পুৰুষ, সৰল, ঈশ্বৰলৈ ভয় ভক্তি ৰাখোতা আৰু সকলো মন্দৰ পৰা আঁতৰি থাকোতা পৰিত্ৰাণপ্ৰাপ্ত পাপী। আমি যিসকলে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক আমাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰি নতুনকৈ জন্মলাভ কৰিছো, আমিও পৰিত্ৰাণপ্ৰাপ্ত পাপী। গতিকে ইলিফজে ধাৰণা কৰাৰ দৰে কোনো মন্দ ইয়ুবৰ নাছিল। নথকা স্বীকাৰটোক থকা বুলি ধাৰণা কৰি ইলিফজে আন্দাজতে গুলিয়াই আছিল। সপোনটোত কোৱা প্ৰথম বাণীটোলৈকে সোতৰ পদত চাওকচোন, মৰণশীল মানুহ ঈশ্বৰতকৈ অধিক ন্যায়বান হ'ব পাৰেনে? স্ৰষ্টাতকৈ তেওঁৰ সৃষ্টি মানুহ অধিক সুখী হ'ব পাৰেনে? এইটোনো কিবা ৰহস্যপূৰ্ণ, গভীৰ আৰু নতুন কথা হ'লনে প্ৰিয় শ্ৰোতা? মৰণশীল মানুহ ঈশ্বৰতকৈ অধিক ন্যায়বান হ'ব নোৱাৰে, আৰু স্ৰষ্টাতকৈ তেওঁৰ সৃষ্টি মানুহ অধিক সুখী হ'ব নোৱাৰে, সেই কথা কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা গুণী, জ্ঞানী আৰু সকলো ধৰণৰ মানুহেই এই কথা জানে। এই চিৰন্তন সত্য আৰু সৰ্বজন বিদিত কথাষাৰ জানিবলৈ টোপনি ভাঙি যোৱাকৈ ইমান ভয়ানক সপোন এটা দেখাৰ কোনো প্ৰয়োজনেই নাই। ডাঙৰ পাহাৰ এটাই গৰ্ভধাৰণ কৰি বিষম প্ৰসৱ বেদনাৰ পাছত নিগনি পোৱালি এটা জন্ম দিয়া পুৰণি কাহিনীটোৰ নিচিনাই হ'ল ইলিফজৰ এই সপোনৰ কথাটো। ইলিফজৰ পৰা আমি এটা শিক্ষা লওঁ হওক, বিশেষকৈ আমাৰ নিচিনা সেইসকলে যিসকলে ভাবে যে তেওঁলোকৰ দাড়ি চুলিবোৰ এনেই পকা নাই, বৰং দাড়ি চুলি পকাৰ লগে লগে অভিজ্ঞতাবোৰেও তেওঁলোকৰ জীৱনত পক পাইছে, পকা ঠেকেৰাটোৰ নিচিনাকৈ পকিছে। প্ৰিয় শ্ৰোতা, আপোনাৰ কথা নাজানো, এই শ্ৰীযুক্তই কিন্তু বুকুত হাত দি ক'ব পাৰোঁ যে জীৱনত এনে অনেক কথাৰ সাগৰ ভলভলীয়া পকামূৰীয়াসকলক আমি লগ পাইছোঁ, যিসকলৰ বেচেৰা দাড়ি চুলিবোৰ এনে এনেই পকিল। অৱশ্যে ইয়াৰে এইটো নুই কৰিব খোজা নাই যে ইলিফজে এটাও লাগতিয়াল কথা কোৱা নাই, কিন্তু কথাটো হ'ল যে ইলিফজে কোৱা কথাবোৰে ইয়ুবক অকণো সহায় কৰা নাছিল। ইলিফজে তেওঁৰ বক্তব্যত বহু সত্য আৰু লাগতিয়াল কথা কৈছে। উদাহৰণ হিচাপে চাওক, মাটিৰ দেহাত বাস কৰা মানুহৰ কথা কোৱা হৈছে ঊনৈশ নম্বৰ পদত। আমি মানুহবোৰ মাটিৰ দেহাত বাস কৰোঁ, অতি অস্থায়ী, কচুপাতৰ পানী, এই আছো এই নাই, আজি আছো কাইলৈ নাই। পৌলেও দ্বিতীয় কৰিন্থিয়া পাঁচ নম্বৰ অধ্যায়ত আমাৰ শৰীৰটোক এটা অতি অস্থায়ী আৰু দুৰ্বল তম্বুৰ সৈতে তুলনা কৰিছে। এয়া অতি সত্য আৰু লাগতিয়াল কথা। কিন্তু কথা হ'ল, সকলোবোৰ সত্য আৰু লাগতিয়াল কথাই সকলো সময়তে লাগতিয়াল বা প্ৰযোজ্য নহয় বা প্ৰাসংগিক নহয়। ইলিফজে ইয়ুব পাঁচ নম্বৰ অধ্যায়ৰ এক নম্বৰ পদৰ পৰা তিনি নম্বৰ পদতো সঁচা কথাকেই কৈছে। এক নম্বৰ পদত চাওক, তেওঁ কৈছে যে দুখত পৰা ইয়ুবে কাক মাতি কাৰ পৰা সঁহাৰি লাভ কৰিব পাৰিব, কোন সাধুলোকৰ ফাললৈ তেওঁ মুখ কৰিব পাৰিব, এনে দুখৰ কালত ঈশ্বৰৰ বাহিৰে ইয়ুবৰ আৰু কোন সহায় হ'ব পাৰে। পাঁচ নম্বৰ অধ্যায়ৰ দুই আৰু তিনি নম্বৰ পদত ইলিফজে মূৰ্খ আৰু ধূৰ্ত লোকে উন্নতি লাভ কৰা আৰু লাহেকৈহে ঈশ্বৰে তেওঁলোকক অধুনতিলৈ অনাৰ কথা কৈছে। দুষ্টৰ উন্নতিত অশান্তি পাই দায়ুদ ৰজায়ো সেই কথা কৈছিল। গীতমালাৰ সাতত্ৰিশ নম্বৰ গীতৰ পঁয়ত্ৰিশ আৰু ছয়ত্ৰিশ নম্বৰ কলিত চাওক, এই ক্ষেত্ৰত দায়ুদে প্ৰথম প্ৰথম আচৰিত মানিছিল, কিন্তু শেষৰ ফালে দেখিছিল যে ঈশ্বৰে তেওঁলোকক অধুন্নতিলৈ টানি নমাইছিল। আধুনিক যুগতো আমি দেখা পাওঁ যে উৎপাত কৰিবলৈ ঈশ্বৰে কিছুমান বিশেষ বিশেষ একনায়কত্ববাদী শাসকক যথেষ্ট সময় দিছিল। কিন্তু এটা সময়ত তেনেকুৱা একনায়কত্ববাদী শাসকসকলৰ কঁকালত কোব কেইটামান সোধাই জীৱনলৈ বিপৰ্যয় ঘটাইছিল। দুষ্ট লোকৰ ক্ষেত্ৰত ঈশ্বৰে কিয় ইমান ধীৰেই হস্তক্ষেপ কৰে বাৰু? দুষ্টই তেওঁলৈ ঘূৰাৰ সুযোগ ঈশ্বৰে নিশ্চয় দিয়ে। ঈশ্বৰে এদিন টানি চুচুৰাই তেওঁলোকক তললৈ নিশ্চয় নমায়। কিন্তু অনুতাপ কৰিবলৈ তেনেকুৱা দুষ্ট লোককো ঈশ্বৰেই সময় দিয়ে। তেওঁৰ নিৰূপিত সময়ত তেওঁলোকক নিশ্চয় তললৈ নমাব, কাৰণ গোটেই অনন্তকালটোৱেই তেওঁৰ সন্মুখত আছে। কিন্তু এই কথাৰেও ইলিফজে ইয়ুবক মনত আঘাতহে দিছিল, কাৰণ এই কথাৰে ইলিফজে ইয়ুবক উন্নতি সাধন কৰি শেষত বাগৰি পৰা দুষ্ট মানুহৰ সৈতে তুলনা কৰিছিল। কিন্তু আমি আটাইয়েই ঈশ্বৰে কোৱাৰ জৰিয়তে জানো যে ইয়ুব দুষ্ট লোক নাছিল। ইয়ুবৰ ক্ষেত্ৰত ইলিফজৰ এই ধাৰণা একেবাৰে ভুল আছিল। অৱশ্যে 4:17 পৰা যিবোৰ কথা তেওঁ কৈছে সেইবোৰ সপোনত শুনা বাণী বুলি কোৱা হৈছে। এতিয়া 4:5 পদত পুনৰ ইয়ুবক নিস্তাৰৰ পৰা দূৰ হোৱা, ৰাজদুৱাৰত গুৰি হোৱা, তেওঁক উদ্ধাৰ কৰোতা কোনো নথকা, ভোকত থকা লোকে তেওঁৰ শয্যা খাই পেলোৱা, কাঁইটৰ বেৰাও ভাঙি যোৱা, ফান্দেও তেওঁৰ শস্যলৈ মুখ মেলা বুলি দেখুৱাই 6 পদত কৈছে যে ইয়ুবলৈ এইবোৰ অমংগল ধূলিৰ পৰা উৎপন্ন হোৱা নাই, এইবিলাক ক্লেশ মাটিৰ পৰা গজা নাই। তাৰ পাছত 7 পদত সকলো মানুহলৈকে ঘটা এটা ঘটনাৰ কথা কৈছে, মানুহ দুখৰ নিমিত্তে জন্মে। আকৌ মন কৰক প্ৰিয় শ্ৰোতা, মানুহ দুখৰ নিমিত্তে জন্মে বোলা কথাষাৰো জানো কিবা নতুন কথা? মানুহৰ শত্ৰু আছে, নিৰ্যাতন আছে, আৰু আছে দুখ বেজাৰ, হতাশা, নিৰাশা, চিন্তা, উদ্বিগ্নতা, অপায় অমংগল আৰু অনেক অশান্তি। মানুহে ৰাতিপুৱা বাতৰি কাকতখন তুলি লৈ চালেই দেখিব মানুহৰ সমাজত অগ্নিকাণ্ড, দুৰ্ঘটনা, যুদ্ধ বিগ্ৰহ, মৰামৰি কটাকটি, হত্যা, গোষ্ঠীগত সংঘৰ্ষ, লুণ্ঠন, অপহৰণ, ক'ৰবাত বানপানীৰ বিভীষিকা, ক'ৰবাত খৰাং বতৰৰ ভয়ংকৰ ৰূপ। আমাৰ সকলোৰে একে ৰং নাই, সকলোৰে গড় গঠন একেই নহয়, আমি সকলো একে লিংগৰো নহওঁ, একে শ্ৰেণী একে তেজৰো নহওঁ, আৰু আমাৰ আটাইৰে একে বুদ্ধিও নাই। কিন্তু আমাৰ সকলোৰে এটা বস্তু হলে আছে, আৰু সেইটোৱে হৈছে দুখ। মানুহে কয় বোলে মৃত্যু আৰু খাজানাৰ বাহিৰে নিশ্চিত ৰূপত মানুহে একোকেই আশা কৰিব নোৱাৰে। কিন্তু মৃত্যু আৰু খাজানাৰ লগতে আৰু এটা নিশ্চিত বস্তু আমি যোগ দিব পাৰোঁ, আৰু সেইটোৱেই হৈছে মানুহৰ জীৱনৰ দুখ। সেয়ে মানুহ সঁচাকৈয়ে দুখৰ নিমিত্তে জন্মে। আচলতে ঈশ্বৰৰ অহিতে অবাধ্য আচৰণ কৰাৰ ফলতেই মানুহলৈ দুখ কষ্ট আহে। তাকে কৰি মানুহে পাপ অপৰাধত পতিত হয়। কেতিয়াবা মানুহৰ নিজৰ ভুল সিদ্ধান্তৰ বাবেও দুখ আহে। নিজৰ ভুল সিদ্ধান্তৰ দ্বাৰাই মানুহ এজনে অসৎ চৰিত্ৰৰ মানুহ এজনীক ঘৈণীয়েক ৰূপে চপাই লৈ পাছত অশেষ দুখ পাই কৈছিল, মোৰ ঘৰৰ মানুহজনীয়ে মোৰ বাবে ক্ৰুছ হ'ব পাৰে, কিন্তু ভুল কাৰ? ক্ৰুছজনীকতো তেওঁ নিজৰ সিদ্ধান্তেৰেই চপাই লৈছিল। দুখ কেতিয়াবা আহে পিতৃয়ে সন্তানৰ ওপৰত সুধ বিচাৰ কৰিবলগীয়া হোৱাৰ বাবে, কাৰণ সন্তানে নিজৰ বিচাৰ নিজে কৰিবলৈ মনোযোগ নকৰে। 1 কৰিন্থিয়া 11:31। কেতিয়াবা পিতৃয়ে সন্তানসকলক শাসন কৰাৰ ফলতো মানুহলৈ দুখ আহে। 12:6 আৰু 11:25। ধৈৰ্যশীল হবলৈ যেন তেওঁৰ সন্তানসকলে শিকে তাৰ বাবেও মানুহলৈ দুখ আহে। 1 জাকোব 3:3। কেতিয়াবা আমি আমাৰ আত্মিক জীৱনত খহটা হৈ পৰোঁ, সেয়ে নিমজ কৰিবলৈ আমাৰ আত্মিক জীৱনৰ ওপৰত ঈশ্বৰে কেতিয়াবা ছেণ্ড পেপাৰ ঘঁহে। ইয়ুবে পাছলৈ সেই কথা বুজি পাই স্বীকাৰ কৰিছে 23:10। কেতিয়াবা আকৌ আমাৰ জীৱনলৈ দুখ আহিবলৈ ঈশ্বৰে অনুমতি দিয়ে যেন তাৰ বাবে মনে প্ৰাণে আমি তেওঁৰ অধিক কাষ চাপো। সেয়ে কোনোবাই পাপ কৰিলে বাবেই যে তেওঁলৈ দুখ আহে সেইটো সঁচা কথা নহয়। 8:16-16 ইলিফজে ঈশ্বৰক বিশ্বাসী, মংগলময় আৰু ন্যায়বান ঈশ্বৰৰূপে দেখুৱাইছে যদিও ইয়ুবৰ সমস্যাৰ সৈতে খাপ খুৱাই এই সত্যতাসমূহ ব্যৱহাৰ কৰিব তেওঁ জনা নাই, আৰু সেইবাবে এই কথাবোৰে ইয়ুবক অলপো সহায় কৰা নাই। ১৭ নম্বৰ পদটোৰ কথাখিনি বাইবেল শিক্ষকসকলে প্ৰায়ে ব্যৱহাৰ কৰে। শুধৰাবলৈ ঈশ্বৰে শাস্তি দিয়ে সঁচা, কিন্তু ইয়ুবৰ ক্ষেত্ৰত সেইটো সঁচা নাছিল, আৰু সেইবাবেই ইলিফজৰ এই কথাই আচলতে ইয়ুবক সান্তনা দিয়া নাছিল। ১৯ নম্বৰ পদত ৭টা সংকটৰ পৰা ৰক্ষা পোৱাৰ কথা কোৱা হৈছে, যেনে আকালৰ সংকট ২০ নম্বৰ পদ, যুদ্ধৰ সংকট ২০ নম্বৰ পদ, বাক্যবানৰ সংকট ২১ নম্বৰ পদ, বিনাশৰ সংকট ২১ নম্বৰ পদ, দুৰ্ভিক্ষৰ সংকট ২২ নম্বৰ পদ, বনৰীয়া জন্তুৰ সংকট ২২ নম্বৰ পদ আৰু মৃত্যুৰ সংকট ২৬ নম্বৰ পদ। এইবোৰ সংকটৰ পৰা ৰক্ষা পোৱাৰ কথাৰে আশ্বাস দিয়াৰ পাছতো ইয়ুবে ঈশ্বৰৰ দয়া আৰু সহায়ৰ বাবে চিঞৰি উঠিছিল, কাৰণ তেওঁৰ জীৱনৰ যিটো সমস্যা সেই সমস্যা স্পৰ্শ কৰিব পৰাকৈ এই আটাইবোৰ কথা অৰ্থপূৰ্ণ নাছিল। বন্ধুৰূপে ইলিফজে ইয়ুবক সহায় কৰাত সম্পূৰ্ণ অকৃতকাৰ্য হৈছিল, কাৰণ ইলিফজে বৰ নেতিবাচক মনোভাৱেৰে সান্তনা দিবলৈ ইয়ুবৰ কাষ চাপিছিল। প্ৰিয় শ্ৰোতা, আমি আমাৰ জীৱনত প্ৰকৃত সান্তনা লাভ কৰিব পাৰোঁ আমাৰ প্ৰকৃত বন্ধু প্ৰভু যীশুখ্ৰীষ্টৰ পৰাহে। তেওঁক বাৰু আপুনি বন্ধুৰূপে জানেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰোঁ আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো প্ৰেমিংচন মিল্লিকৰ কণ্ঠৰ এই গীতটো। এই গীতটো অনুৰোধ কৰিছে নগাঁও জিলাৰ শ্ৰোতা ৰঞ্জিতা হাছাই।
মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ যীশুৰ বাদে কোনো নাই। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ যীশুৰ বাদে কোনো নাই। তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে চকুলো কোনো এমোল কাহত তোমাৰ যীশুৰ বাদে কোনো নাই। লাগে যদি অহাৰে ভৰা পৰিপূৰ্ণ জীৱন কথা, যীশুৰ তেজে দিয়ে পূৰ্ণতা, যীশুৰ কথাই সকলো মুছে, যীশুৰ বাদে কোনো নাই তোমাৰ কাহ। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যিশুৰ বাদে কোনো নাই। কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যিশুৰ বাদে।
প্ৰিয় শ্ৰোতা, গীতটি শুনি কেনে পালে? গীতটিৰ কথা আৰু সুৰত আপোনালৈ কিবা আশীৰ্বাদ আছিলনে? এই আশীৰ্বাদৰ বিষয়ে আমাৰ মোবাইল 9954046275 নম্বৰত SMS কৰি জনাওকচোন। ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে গুণেশ মেধিয়ে। এই গীতটো অনুৰোধ কৰিছে চিৰাং জিলাৰ শ্ৰোতা বিপিন বসুমতাৰীয়ে।
নুবুজিলা তুমি বন্ধু, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে, নুবুজিলা বন্ধু তুমি,
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
প্ৰভু যীশু আহিছিল এই পৃথিৱীলৈ, পাপী মানুহ পাপৰ পৰা উদ্ধাৰ কৰিবলৈ, নুবুজিলা তুমি বন্ধু, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
কবলৈ নোৱাৰো বন্ধু, কবলৈ নোৱাৰো বন্ধু, পৰে হিয়া দুখে ভৰি, নুবুজিলা বন্ধু তুমি, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে টেলিফোনত 9954046275 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাবচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দিলে নিজরে জীব, কত যে যাতনা ভুঞ্জিলে আমার বাবে, আমার বাবে, নুবুজিলা বন্ধু তুমি, প্রভু যীশুর বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি।